চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরায় সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিচিকাবুর আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন। দেহাতি মাটিতে মিলিলে জীবন নাত অন্ত পড়িলে মাটির দেহাতি মাটিতে মিলিলে ধনর টুকুলা বিলাকি পগলা ধনর টুকুলা বিলাকি পগলা যাম সকলকে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় অকলে আহি চুম অকলে যাম গো অকলে আহি চুম অকলে যাম গো দুদিনিয়াই জীবন নাত আমরি থয় বিন দুদিনিয়াই জীবন নাত আমরি থয় বিন।
প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি আকৌ 4 নম্বৰ পদৰ পৰাই আলোচনা আৰম্ভ কৰিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহক প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ। প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰাই আমি পাঠ কৰি যাম। প্ৰকাশিত বাক্য প্ৰথম অধ্যায় 4 আৰু 5 পদ আকৌ পঢ়ি দিছোঁ। জোহন এছিয়াত থকা 7 মণ্ডলীৰ সমীপলৈ, যিজনা বৰ্তমান, ভূত আৰু ভৱিষ্যত, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা 7টা আত্মাৰ পৰা, আৰু বিশ্বাসী সাক্ষী অৰ্থাৎ মৃতবিলাকৰ মাজৰ প্ৰথম জাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমি 5 নম্বৰ পদৰ লগতে 6 নম্বৰ পদতো প্ৰভু যীশুৰ কিছুমান বিশেষ উপাধি পাওঁ। সেইবোৰ আমি এটা এটাকৈ চাই যাম। প্ৰথমটো হৈছে বিশ্বাসী সাক্ষী। প্ৰভু যীশু বিশ্বাসী সাক্ষী, অৰ্থাৎ তেওঁৰ সাক্ষ্য বা তেওঁ কোৱা কথা সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য। এই প্ৰকাশিত বাক্য পুস্তকখনত যিবোৰ কথা জনোৱা হৈছে সেই কথাবোৰৰ বিষয়ে প্ৰভু যীশুৱে দিয়া সাক্ষ্য বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য। ইয়াত থকা বিশেষ কথাবোৰ তেওঁৰ বিষয়েই, তেওঁ নিজৰ বিষয়ে সাক্ষ্য দিয়ে। আন মানুহক বিশ্বাস কৰিবলৈ আমি টান পাওঁ, কিন্তু প্ৰভু যীশুৰ কথা আমি সদায় বিশ্বাস কৰিব পাৰোঁ, কাৰণ তেওঁ কেতিয়াও মিছা কথা নকয়। তেওঁই সত্য আৰু তেওঁ সদায় সত্য কথাই কয়। দ্বিতীয়তে, অৰ্থাৎ মৃতবিলাকৰ মাজৰ প্ৰথম জাত। প্ৰভু যীশুখ্ৰীষ্ট মৃতবিলাকৰ মাজৰ প্ৰথম জাত। প্ৰথম জাত শব্দটো গ্ৰীক শব্দ প্ৰটোটকছ শব্দৰ অসমীয়া প্ৰতিশব্দ। এই প্ৰটোটকছ শব্দটো মৃত্যুৰ পৰা পুনৰুত্থানৰ ধাৰণাৰ সৈতে জড়িত। মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা প্ৰথমজন ব্যক্তি আছিল প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৰ আৰু পুনৰ মৃত্যু নহয়। এইটো অতি সুন্দৰ কথা। তেওঁ যেন মৃত্যু নামৰ গৰ্ভত জন্ম লৈছিল আৰু তেওঁ সেই মৃত্যুৰ গৰ্ভৰ পৰা ওলাই আহিল জীৱনলৈ। সেই কবৰটো বা মৈদামটো আছিল তেওঁৰ বাবে এটা গৰ্ভৰ নিচিনা, কিন্তু তেওঁ তাৰ পৰা ওলাই আহিল জীৱিত ব্যক্তি হিচাপে। তেওঁ এই মৃত্যুৰ পৰা জীৱনলৈ উত্থিত হোৱা একমাত্ৰ ব্যক্তি, এটা পৰিৱৰ্তিত গৌৰৱান্বিত শৰীৰ লৈ। কোনো মানুহেই আজিলৈকে তেনেদৰে পুনৰুত্থিত হৈ গৌৰৱময় শৰীৰ লাভ কৰা নাই। কিন্তু আমাক বাইবেলত এই কথা জনাই দিয়া হৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলেও এদিন তেনেদৰে মৃত্যুৰ পৰা পুনৰুত্থিত হৈ গৌৰৱময় শৰীৰ লাভ কৰিব। আৰু তেওঁলোকক স্বৰ্গলৈ উঠাই লৈ যোৱা হ'ব। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ এনেদৰে, কিয়নো আমি যীশু মৰি পুনৰাই উঠিল ইয়াক যদি বিশ্বাস কৰোঁ, তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাককো সেইদৰে তেওঁৰ লগত লৈ যাব। প্ৰথম থিছলনিকিয়া 4:14 আৰু তাৰ পাছত হ'ব প্ৰভু যীশুৰ আগমন প্ৰকাশ্যভাৱে। তেওঁ আহিব এই পৃথিৱীত ৰজা হিচাপে ন্যায় শাসন চলাবলৈ। প্ৰভু যীশু মৃতবিলাকৰ মাজত প্ৰথম জাত। তেওঁ প্ৰথম জাত কাৰণ তেনেদৰে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলো এদিন পুনৰুত্থিত হ'ম। আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময়ত জীৱিতসকল চকুৰ পচাৰতে পৰিৱৰ্তিত হৈ গৌৰৱময় শৰীৰ লাভ কৰিব। তৃতীয়তে, আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি। ইয়াত প্ৰভু যীশুৱে সেই আহিবলগীয়া 1000 বছৰীয়া শাসনকালত প্ৰভু যীশুৱে অধিকাৰ কৰিবলগীয়া বিশেষ স্থান, তেওঁৰ চূড়ান্ত পদবী, ইয়াকে আমি বুজি পাওঁ। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, ফিলিপিয়া 2:9-11 পঢ়ি দিছো। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে, এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। এৰা, প্ৰভু যীশু ৰজাৰো ৰজা, সকলোৰে অধিপতি। প্ৰভু যীশুৰ বাকী উপাধিকেইটা আমি পঢ়িবলৈ পাওঁ 6 পদত, পাঠ কৰি দিছো। যিজনে আমাক প্ৰেম কৰে আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে, তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদায় হওক, আমেন। অৰ্থাৎ 4 আমি দেখিলো যিজনে আমাক প্ৰেম কৰে, এইটো বৰ্তমান কালৰ ভাৱ প্ৰকাশ কৰা উক্তি। গতিকে আমি বিশেষভাৱে বুজি পাওঁ যে প্ৰভু যীশুৱে তেওঁৰ লোকসকলক সকলো সময়তে প্ৰেম প্ৰদৰ্শন কৰি থাকে। এই প্ৰকাশিত বাক্য পুস্তক পঢ়ি আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে ভয় খাব নালাগে, কাৰণ এইখন আমালৈ আহিছে আমাক অনবৰতে প্ৰেম কৰা প্ৰভু যীশুখ্ৰীষ্টৰ পৰা। প্ৰভু যীশুৱে ক্ৰুচত আমাৰ কাৰণে প্ৰাণ দিয়াৰ সময়তেই আমালৈ তেওঁ মাত্ৰ প্ৰেম প্ৰদৰ্শন কৰা নাই, তেওঁ সকলো সময়তে আমাক প্ৰেম কৰে, তেওঁ আজিও আমাক প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, এই সময়তো তেওঁ আপোনাক প্ৰেম কৰি আছে, এই কথা বাৰু আপুনি মনত ৰাখিছেনে? 5 আমি পাওঁ, আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে। প্ৰভু যীশুৰ তেজ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেজ এটা মাত্ৰ প্ৰতীক বা চিন নহয়। পুৰণি নিয়মত আমি পাওঁ যে ঈশ্বৰে তেওঁৰ লোকবিলাকক এনেদৰে শিকাইছিল। লিবিয়া 17:11 এনেদৰে লিখা আছে, কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে আৰু তোমালোকৰ প্ৰাণ প্ৰায়চিত্ৰ কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ, কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়চিত্ৰ সাধক। আৰু এই পদটোত ঈশ্বৰে আমাক কৈছে, মই তোমাৰ বাবে বেদীত অৰ্থাৎ ক্ৰুচত তেজ দিলোঁ তোমাৰ আত্মাৰ মুক্তিৰ কাৰণে, তোমাৰ পাপ মোচন কৰিবৰ কাৰণে। খ্ৰীষ্টই যেতিয়া ক্ৰুচত নিজৰ তেজ বোৱাইছিল, প্ৰতিটোপা তেজ তেওঁৰ শৰীৰৰ পৰাই ওলাই আহিছিল। সেই তেজ তেওঁ বোৱাইছিল আপোনাৰ বাবে, মোৰ বাবে, সকলো মানৱৰ বাবে। তেওঁ নিজৰ জীৱন দিছিল, তেওঁ মৃত্যুবৰণ কৰিছিল। তেওঁৰ সেই অমূল্য তেজৰ কথা আমি সদায় মনত ৰখা উচিত। সেই অমূল্য তেজেৰেই তেওঁ আমাৰ পাপৰ ক্ষমাৰ ব্যৱস্থা কৰিলে। আমি গীৰ্জাত এটা ধৰ্মগীত গাওঁ এনেদৰে, খ্ৰীষ্টৰ শিৰৰ পৰা ওলাই তেজৰ এক ভুমুক হ'ল, তাত ডুব দি পাপী নৰে গুচাই পাপ চেকাৰ সৰ্বমল। পাচনি পিতৰে এনেদৰে লিখিছিল, তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হলা এনে নহয়। নিঘূণী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা। প্ৰথম পিতৰ প্ৰথম অধ্যায় 18-19 পদ। খ্ৰীষ্টই তেনেদৰে তেজ বোৱাই দিয়া কাৰণেই পাচনি পৌলে ডেকা পালক তিমঠিলৈ এনেদৰে লিখিব পাৰিছিল, কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে। প্ৰথম তিমঠিয় 2:5-6 পদ। তেওঁ নিজৰ অমূল্য তেজ বোৱাই আমাক আমাৰ পাপৰ পৰা শুচি কৰিলে। এই কথাটো ভাবিলেই, অলপ চিন্তা কৰিলেই আমাৰ মনটো খুব ভাল লাগি যায়। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেই আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি পিতৃ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰোঁ। ষষ্ঠতে, আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে। খ্ৰীষ্টীয় বিশ্বাসীসকলক ৰজা বুলি কোৱা হোৱা নাই, কিন্তু ইয়াত এই বিষয়ে কোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকল পুৰোহিতৰ ৰাজ্য আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিবলৈ পাব। প্ৰভু যীশুখ্ৰীষ্ট আহি আছে ৰজা হিচাপে। তেওঁ আহিব এই পৃথিৱীলৈ আৰু তেতিয়া তেওঁ সকলো প্ৰকাৰৰ অধাৰ্মিকতা নোহোৱা কৰিব। কিন্তু তেওঁ এই পৃথিৱীলৈ ৰজা হিচাপে অহাৰ আগতে তেওঁ আহিব আকাশত আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। সেই সময়ত তেওঁ আহিব মোৰ ত্ৰাণকৰ্তা হিচাপে। তেওঁ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ত্ৰাণকৰ্তা হিচাপে আহিব। তেওঁ আহিব দৰা হিচাপে নিজৰ কন্যাৰ বাবে, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ বাবে, যি মণ্ডলীক তেওঁ প্ৰেম কৰে আৰু সেই প্ৰেমৰ চিনস্বৰূপে ক্ৰুচত নিজৰ প্ৰাণ দিলে। তেওঁ আহিব মোৰ প্ৰাণৰ প্ৰিয়জন হিচাপে। কিন্তু কেৱল এইখিনি কথাৰ কাৰণেই নহয়, ইয়াতোকৈ গভীৰ কথাৰ বাবে আমি অন্তৰত সদায় আনন্দ উত্তেজনা লাভ কৰি থাকিব পাৰোঁ। প্ৰভু যীশুৰ সৈতে আমাৰ সম্বন্ধ অতি গভীৰ, তেওঁ আমাৰ বাবে অতি নিকট সম্বন্ধীয়, যদিহে আমি তেওঁক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিছোঁ। তেওঁ মোৰ প্ৰভু। তেওঁ আমাক পুৰোহিতসকলৰ ৰজা কৰা নাই, কিন্তু তেওঁ আমাক পুৰোহিতৰ ৰাজ্য কৰিলে আৰু আমি এদিন তেওঁৰে সৈতে একেলগে ৰাজত্ব কৰিবলৈ পাম। ইয়াত এটা কথা আমি বিশেষভাৱে মন কৰিব পাৰোঁ। ইয়াত কোৱা হৈছে নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে বুলি। কিয় বাৰু আমাৰ পিতৃ ঈশ্বৰ বুলি কোৱা হোৱা নাই? কাৰণ পিতৃ ঈশ্বৰ প্ৰভু যীশুৰ যেনেকুৱা পিতৃ, আমাৰ তেনেকুৱা নহয়। আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি আত্মিকভাৱে নতুন জন্ম লাভ কৰাৰ দ্বাৰাহে পিতৃ ঈশ্বৰৰ সন্তান হওঁ। কিন্তু প্ৰভু যীশু অনন্তকলীয়া পুত্ৰ, তৃত্ব ঈশ্বৰৰ তেওঁ পুত্ৰ ঈশ্বৰ। আমি এই কথাও মন কৰা উচিত যে প্ৰভু যীশুৱে আমাক, অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক পুৰোহিত কৰিলে। প্ৰভু যীশুত আমি একো একোজন পুৰোহিত, এই কথাটো আমি মন কৰা উচিত। আৰু 7 কথাটো হৈছে তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। ইয়াত অনন্তকলীয়া ভাৱ এটা প্ৰকাশ পাইছে, তেওঁ সদা সৰ্বদাই ঈশ্বৰ, তেওঁৰ গৌৰৱ মহিমা আৰু পৰাক্ৰম অনন্তকলীয়া। আমেন, খ্ৰীষ্টই আমেন। এই কথা আমি যীচয়া পুস্তকতো পাইছিলোঁ। এইটো যীশুখ্ৰীষ্টৰ এটা উপাধি। এই পুস্তকখনৰ মূল বিষয় যীশু আৰু প্ৰণেতাও যীশু। সকলো ঘটনাৰ গতি নিৰ্ধাৰণ কৰোঁতাও তেওঁৱেই, আৰু সকলো ঘটনা তেওঁৰ পিনেই আগবাঢ়ি গৈ আছে। সকলো কথাৰে চূড়ান্ত লক্ষ্য তেওঁৱেই। সকলোবোৰ তেওঁৱেই সৃষ্টি কৰিছিল আৰু সকলোবোৰ তেওঁৰ বাবেই সৃষ্টি কৰা হৈছিল। এই বিশ্ব ব্ৰহ্মাণ্ডখন যে আছে, তেওঁৰ উদ্দেশ্যেই আছে। 7 পদটো পঢ়ি দিছো। চোৱা, তেওঁ মেঘেৰে আহিছে, আটাই চকুৱে আৰু যিবিলাকে তেওঁক বিন্ধিলে তেওঁবিলাকেও তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব। হয়, আমেন। চোৱা, তেওঁ মেঘেৰে আহিছে। প্ৰভু যীশু সোঁ শৰীৰে আহিব মেঘৰথত উঠি। আটাই চকুৱে তেওঁক দেখিব। তেওঁ যেতিয়া আহিব তেতিয়া সকলো লোকেই তেওঁক দেখিবলৈ পাব। কিন্তু তাৰ আগে আগে তেওঁ যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিব, তেতিয়া কিন্তু সকলো লোকে তেওঁক দেখা নাপাব। সেই সময়ত তেওঁ পৃথিৱীত ভৰি নিদিয়ে, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকল উত্তোলিত হৈ তেওঁক আকাশত লগ ধৰিবগৈ। কিন্তু তাৰ পাছত যেতিয়া প্ৰভু যীশু আহিব, তেতিয়া তেওঁক সকলোৱে দেখিবলৈ পাব। তেতিয়া তেওঁ আহিব ৰজা হিচাপে প্ৰবল প্ৰতাপেৰে, আটাই চকুৱে তেওঁক দেখিব। গতিকে এই প্ৰকাশিত বাক্য পুস্তকত প্ৰভু যীশুৱে ৰজা হিচাপে পৃথিৱীত শাসন কৰিবলৈ অহাৰ বিষয়েহে কথাবোৰ জনোৱা হৈছে। আৰু যিবিলাকে তেওঁক বিন্ধিলে, তেওঁবিলাকেও তেওঁক দেখিব আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব। যিসকল লোকে প্ৰভু যীশুক প্ৰত্যাখ্যান কৰে, সেই সকলো লোকে হিয়া ভুকুৱাব। প্ৰভু যীশুৰ সেই আগমন তেওঁলোকে ভাল নাপাব। হয়, আমেন। এৰা ঠিক এনেদৰেই ঘটিব। প্ৰভু যীশুৱে তেওঁৰ কথামতেই কাম কৰিব। এই বিষয়ে তেওঁ মন সলনি নকৰে, তেওঁ বিশ্বাসী। আঠ নম্বৰ পদ, যিজনা বৰ্তমান, ভূত, ভৱিষ্যত আৰু সৰ্বশক্তিমান, সেই প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা। যিজনা বৰ্তমান, ভূত আৰু ভৱিষ্যত, প্ৰভু যীশু বৰ্তমান আছে স্বৰ্গত গৌৰৱময় অৱস্থাত। তেওঁ অতীতত এই জগতলৈ আহিছিল মানৱ ৰূপ ধাৰণ কৰি, মানৱৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত আপোন প্ৰাণ দিবলৈ। আৰু ভৱিষ্যতে তেওঁ আহিব, তেওঁ আহিব ৰজা হিচাপে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন চলাবলৈ। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ, সেই প্ৰভু পৰমেশ্বৰে কৈছে। প্ৰভু যীশুখ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ, সেই কথাটো ইয়াত বিশেষভাৱে কোৱা হৈছে, মই আলফা আৰু ওমেগা। এইটো গ্ৰীক ভাষাৰ এটা স্মৰণীয় গুৰুত্বপূৰ্ণ উক্তি। আলফা হৈছে গ্ৰীক বৰ্ণমালাৰ প্ৰথমটো আখৰ আৰু ওমেগা হৈছে গ্ৰীক বৰ্ণমালাৰ শেষৰটো আখৰ। আমি আখৰেৰে শব্দ তৈয়াৰ কৰোঁ, শব্দেৰে বাক্য বনাওঁ, আৰু প্ৰভু যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ সম্পূৰ্ণ প্ৰকাশ। তেওঁৰ ৰূপতেই ঈশ্বৰে মানুহে বুজি পোৱা ৰূপত আত্মপ্ৰকাশ কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰক পাবলৈ হ'লে আমি সেই আখৰ ব্যৱহাৰ কৰিব লাগিব, প্ৰভু যীশুৰূপী আখৰ। ঈশ্বৰে ব্যৱহাৰ কৰা আৰু বুজি পোৱা ভাষাটো হৈছে সেইটো ভাষা, যি ভাষাৰ বৰ্ণমালা হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৱেই আমাৰ ভাষাৰ প্ৰথমটো আখৰ আৰু শেষৰটো আখৰ। যদিহে কোনো লোকে ঈশ্বৰক পাব বিচাৰে, তেনেহ'লে প্ৰভু যীশুৰ যোগেদি যাব লাগিব। ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে প্ৰথম আৰু শেষ আখৰটোৰ ওপৰত। প্ৰভু যীশুৱে যি কাৰ্য আৰম্ভ কৰিছিল, সেই কাম তেওঁ সম্পূৰ্ণ কৰিব। প্ৰভু যীশুৱেই আৰম্ভণি আৰু শেষো, অৰ্থাৎ তেওঁৱেই অনন্তকলীয়া ঈশ্বৰ। এই বিষয়ে বাইবেলত আমি এনেদৰেও পঢ়িবলৈ পাওঁ, যীশুখ্ৰীষ্ট কালি, আজি আৰু সদাকাললৈকে সেই একে হৈ আছে। ইব্ৰী 13:8। প্ৰভু যীশু একেই আছে, মানে তেওঁৰ গুণ, তেওঁৰ ক্ষমতা, তেওঁৰ পৰাক্ৰম সকলো একেই আছে। তেওঁ আগতেও ঈশ্বৰ আছিল, এতিয়াও ঈশ্বৰ আৰু ভৱিষ্যতেও ঈশ্বৰ হৈয়েই থাকিব। 9 নম্বৰ পদটো পঢ়ি দিছো, তোমালোকৰ ভাই আৰু যীশুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত তোমালোকৰ সহভাগী মই জোহন, ঈশ্বৰৰ বাক্য আৰু যীশুৰ সাক্ষৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলো। তোমালোকৰ ভাই, পাচনি জোহনে নিজকে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ভাই বুলি কৈছে। আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী পৰস্পৰৰ ভাই ভাই, কাৰণ প্ৰভু যীশুক গ্ৰহণ কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ সন্তান হওঁ, একেটা পৰিয়ালৰ লোক হওঁ। যীশুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত তোমালোকৰ সহভাগী, ইয়াত মহাক্লেশৰ কথা বুজোৱা হোৱা নাই। কিন্তু আমি ইতিহাস পঢ়িলে গম পাওঁ যে পাচনি জোহন সেই সময়ত সমস্যাত আছিল। ডমিচিয়ান নামৰ ৰোমিয়া সম্ৰাট এজনে জোহনক বন্দী কৰি পাত্মদ্বীপত ৰাখিছিল। জোহন ইফিছ মণ্ডলীত খুব সক্ৰিয় আছিল আৰু তেওঁ আন আন মণ্ডলীবোৰৰো চোৱা চিতা কৰিছিল। তেওঁ ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা দিছিল। ঈশ্বৰৰ বাক্য শিকালে ছয়তানৰ পৰা বাধা আহিবই, সেই কথাত সন্দেহ নাই। সেই অভিজ্ঞতা পাচনি জোহনে পাইছিল। আদি মণ্ডলীয়েও তেনেদৰে নানা ধৰণৰ সমস্যা, নানা ধৰণৰ তাৰণাৰ সন্মুখীন হৈছিল। আজিও যদি আমি ঈশ্বৰৰ বাক্য শিকোৱাৰ কাৰণে দুখ কষ্টৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া আচৰিত হ'ব নালাগে। ইয়াত পাচনি জোহনে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ কথা কোৱা নাই, কিন্তু সেই সময়তে খ্ৰীষ্টীয় বিশ্বাসীসকলে যি ধৰণৰ দুখ ক্লেশ তাৰণাৰ সন্মুখীন হ'ব লগা হৈছিল, সেই কথাহে বুজাইছে। ৰাজ্য মানে ইয়াত ঈশ্বৰৰ ৰাজ্যৰ বৰ্তমান কালৰ অৱস্থাটোকেই বুজোৱা হৈছে। খ্ৰীষ্টক গ্ৰহণ কৰি পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম লাভ কৰাৰ লগে লগে খ্ৰীষ্টীয় বিশ্বাসী ঈশ্বৰৰ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰে। কিন্তু ইয়াত উল্লেখ কৰা ৰাজ্য মানে ভৱিষ্যতে খ্ৰীষ্টই স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ কথা বুজোৱা হোৱা নাই। সেই ৰাজ্য ভৱিষ্যতে স্থাপন কৰিব প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব। জোহন পাত্ম নামৰ দ্বীপত বন্দী অৱস্থাত আছিল, খ্ৰীষ্টৰ হকে বিশ্বাসেৰে থিয় হোৱা কাৰণে। কিন্তু সেই অৱস্থাতে তেওঁক খ্ৰীষ্টই এই দৰ্শনবোৰ দিছিল ভৱিষ্যতে আহিবলগীয়া গৌৰৱময় দিনৰ কথা বুজাবলৈ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ সেয়েই গৌৰৱময় আশা। সেই গৌৰৱময় আশাই দুখ ক্লেশৰ মাজতো খ্ৰীষ্টীয় বিশ্বাসীক অন্তৰত শান্তি দিব পাৰে। সেই শান্তি আপোনাৰ হৃদয়ত আপুনি বাৰু অনুভৱ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি, অলেখ চিন্তাই মোক আগুৰি ধৰে, প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। তুমিয়েই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য, তুমিয়েই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য, এই জীৱনৰ শিপাৰে থকা অনন্ত জীৱনৰ বাক্য, হৃদয় পচে মোৰ কৃতজ্ঞতাৰে, প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। দূৰ দিগন্ত মাৰ যাব ধৰা, হেঙুলি বেলি লৈ চাই দূৰ দিগন্তত মাৰ যাব ধৰা, হেঙুলি বেলি লৈ চাই বাহলে বুলি জাত পাতি উৰা, বিহংগৰ বিললৈ চাই হৃদয় উঠলে বুজাবে, প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে।